আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা 21 ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে নামৰূপত এখন জনসভাতো অংশ ল'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু বিভাগীয় বিষয়াৰ সৈতে এখন পৰ্যালোচনা সভাতো ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাত সহায় কৰিব। তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ লয়।
অহা 21 ডিচেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই মহাস্থানলৈ আহিব, চতুৰ্থটো প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব আৰু লগে লগে উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ ক্ষেত্ৰত এটা শক্তিশালী যাত্ৰাৰ নতুন এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা দিনবিলাকত এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে, মই তেখেতকো বিশেষভাৱে ধন্যবাদ জনাইছো। মই সাংসদ হৈ থকা দিনৰ পৰাই, ছাত্ৰ সন্থা কৰি থকা দিনৰ পৰাই এই বিষয়টোৰ ক্ষেত্ৰত আমি নামৰূপৰ ৰাইজৰ সৈতে বহুদিন সংগ্ৰাম কৰিছো, কিন্তু আজি এই সকলোবিলাক আমাৰ মনৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি শক্তিশালী সিদ্ধান্ত ললে, অসমৰ ৰাইজক যি সন্মান দিলে, খেতিয়ক ৰাইজৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে তেখেতে যিখিনি পদক্ষেপ ললে, তাৰ বাবে আজি আমি সকলোৱে আনন্দিত হৈছো।
শ্ৰীসোণোৱালে আজি নামৰূপত নিৰ্মাণ হ'বলগীয়া সাৰনগৰী বৰনামগড় চৌহদৰ পকী দেৱাল নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে। অসম চৰকাৰৰ বিশেষ পুঁজিৰে এই দেৱাল নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নামঘৰত সেৱা লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। শ্ৰীসোণোৱালক সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি কেইবাগৰাকী বিষয়াই সংগ দিয়ে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই আজি নগাঁৱৰ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। মুখ্য সচিবগৰাকীৰ সৈতে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে প্ৰকল্পটোৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্বমানৰ আধ্যামিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প শীৰ্ষক এটা অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিছে। অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰকল্পটো উদ্বোধন কৰিব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 50,000ৰো অধিক ভকত বৈষ্ণৱৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। অনুষ্ঠানত 2000 গায়ন বায়ন আৰু সহস্ৰাধিক শিল্পীয়ে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব বুলি নগাঁৱৰ পৰা আমাৰ সংবাদদাতাই জনাইছে। বিজেপিৰ সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। নীতিন নবীনে সম্প্ৰতি বিহাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জ্যেষ্ঠ নেতাগৰাকীক শুভেচ্ছা জনাই কয় যে নীতিন নবীন হৈছে দলৰ এগৰাকী কঠোৰ পৰিশ্ৰমী কৰ্মী আৰু বিহাৰৰ বিধায়ক তথা মন্ত্ৰী হিচাপে তেওঁৰ যথেষ্ট সাংগঠনিক অভিজ্ঞতা আছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অহা 24 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰে। আজিৰ কাৰ্যসূচীতে অসম গ্ৰন্থমেলা গুৱাহাটীৰ প্ৰৱেশ পত্ৰ উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক আমিষ ত্ৰিপাঠীয়ে অহা 24 ডিচেম্বৰত অসম গ্ৰন্থমেলা গুৱাহাটী উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা 2024-25 আৰু দীনদয়াল অন্ত্যোদয় যোজনা গ্ৰাম্য উদ্যোগ অধিকাৰ আঁচনিৰ অধীনত হিতাধিকাৰী বাছনি সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৰ্তমানলৈকে লাভ কৰা আবেদনৰ অগ্ৰগতিকে ধৰি অন্যান্য আনুষংগিক বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ধৰমশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক জয়ৰ বাবে 118 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 117 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ এডেন মাৰ্কৰামে সৰ্বাধিক 61 ৰাণ কৰে। আমালৈ বাতৰি অহা পৰলৈ ভাৰতে 5 অভাৰ 2টা বলত 1টা উইকেট হেৰুৱাই 60 ৰাণ কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।